আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সুদীৰ্ঘ আঠ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত নগাঁও জিলা ছেচন ন্যায়াধীশৰ আদালতে কালি অভিনীল হত্যাকাণ্ডত দোষী সাব্যস্ত বিশজনক যাৱজীৱন কাৰাদণ্ডৰ লগতে ২০,০০০ টকাকৈ জৰিমনাৰ শাস্তি বিহে। অৱশ্যে আদালতৰ এই ৰায়দানক লৈ অভিনীলৰ পৰিয়ালৰ লগতে ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। নীলোৎপল দাসৰ পিতৃয়ে পৰৱৰ্তী সময়ত অধিবক্তাৰ সৈতে আলোচনা কৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এই হত্যাকাণ্ডৰ সৈতে মুঠ ৪৮জন অভিযুক্তৰ নাম খাঙৰ খাইছিল যদিও ৩জনক আদালতে প্ৰাপ্তবয়স্ক নোহোৱা বুলি ঘোষণা কৰিছিল। ইয়াৰ পাছত ৪৫জন অভিযুক্তৰ বিৰুদ্ধে নগাঁও জিলা ছেচন ন্যায়াধীশৰ আদালতত গোচৰ চলে। আদালতে যোৱা ২০ এপ্ৰিলত এই গোচৰৰ ৰায়দান কৰি ২০জনক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে আৰু কালি এই দোষীসকলৰ শাস্তি ঘোষণা কৰা হয়। আদালতে এই গোচৰৰ শুনানি প্ৰক্ৰিয়াত ৭১জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। বাৰিষাৰ সময়ত সাম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত কৰে। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বানৰ সময়ত হ'ব পৰা ক্ষয় ক্ষতি ৰোধ কৰিবলৈ আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থাৱলী, আশ্ৰয় শিবিৰসমূহৰ প্ৰস্তুতি আৰু জৰুৰীকালীন সাহায্য সামগ্ৰী বিতৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ বিশদভাৱে আলোচনা কৰা হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে খণ্ড উন্নয়ন বিষয়াসকলক নিজ নিজ এলেকাৰ কৃষি বান্ধ আৰু ৰিং বান্ধসমূহৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আয়ুক্তগৰাকীয়ে লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় জিঅ' বেগ মজুত ৰখাৰ বাবে জলসম্পদ বিভাগক আৰু পথৰ কাষৰ নলাসমূহ শীঘ্ৰে পৰিষ্কাৰ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে। আনহাতে নগৰাঞ্চলৰ বান সমস্যা সমাধানৰ বাবে টিয়ক, মৰিয়নী আৰু তিতাবৰ পৌৰসভাক আৱৰ্জনা ব্যৱস্থাপনা ক্ষিপ্ৰ কৰিবলৈও কোৱা হয়। লগতে উন্মুক্ত গাঁতসমূহত বেৰিকেড আৰু সতৰ্কতাৰ ফলক লগাবলৈ নিৰ্দেশ দিয়া হয়। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ প্ৰস্তুতি সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ নডেল বিষয়াসকলৰ এটা আছুতীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে অহা ৮ জুনত ব্ৰিটিছ সংসদত সত্ৰীয়া কলা সংস্কৃতিক বিশ্বৰ সন্মুখত তুলি ধৰিব। ব্ৰিটিছ সংসদত ৬৫গৰাকী সাংসদৰ সন্মুখত সত্ৰাধিকাৰগৰাকীয়ে ইংৰাজী ভাষাত অসমৰ কলা সংস্কৃতি, সত্ৰীয়া নৃত্য, সত্ৰীয়া সংগীত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানসমূহত আলোকপাত কৰিব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে কোনো অসমীয়া সত্ৰাধিকাৰে ব্ৰিটিছ সংসদত ভাষণ দিবলৈ সুযোগ পোৱাৰ বিষয়টোৱে অসমৰ আধ্যামিক আৰু সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতিৰূপে গণ্য কৰা হৈছে। এই সুযোগ লাভ কৰি সত্ৰাধিকাৰ শ্ৰীগোস্বামীয়ে অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে। জোনাইৰ বেৰাচাপৰিৰ বেৰাঘাট অঞ্চলত চিয়াং নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যুৱ ছাত্ৰ পৰিষদৰ এটা দলে কালি অঞ্চলটোত উপস্থিত হৈ খহনীয়া প্ৰত্যক্ষ কৰি শীঘ্ৰে বিজ্ঞানসন্মতভাৱে খহনীয়া প্ৰতিৰোধৰ দাবী জনায়। চিয়াঙৰ খহনীয়াৰ ফলত বিগত সময়ছোৱাত বহু লোকৰ গৃহভূমি, সা সম্পত্তি, বিস্তৃত কৃষিভূমি আৰু চৰণীয় পথাৰ নদীৰ বুকুত জাহ গৈছে। বৰ্তমানেও বেৰাচাপৰিত চিয়াং নৈৰ খহনীয়া অব্যাহত আছে। খহনীয়াই ক্ৰমান্বয়ে তীব্ৰ ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে সম্প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে খহনীয়া ৰোধৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেইসমূহ পৰ্যাপ্ত নহয় বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জোনাই আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।
যুৱ ছাত্ৰ পৰিষদ, জোনাই আঞ্চলিক সমিতিৰ কেইবাগৰাকীমান সতীৰ্থই বেৰাচাপৰিত পৰিদৰ্শন কৰো। পৰিদৰ্শন কৰি আমি বেৰাচাপৰিৰে চৰণীয়া পথাৰখন দেখিবলৈ পাইছো যে আজিৰ পৰা কেইবাবছৰৰ আগতে ইয়াৰ পৰা ৩ কিলোমিটাৰমান আঁতৰত আছিলে এই চৰণীয়া পথাৰখন, কিন্তু বৰ্তমান সময়ত বৰা খহি খহি এইখিনি পৰ্যায়লৈ আহি পাইছেহি। চৰকাৰে বহুতো ব্যৱস্থা লৈছে যদিও পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দিছিলে, তাৰ পৰিৱৰ্তেও কিন্তু এই গৰাখহনীয়া ৰোধ কৰাত তেওঁলোক বিফল হৈছে। বিফল এইকাৰণে কৈছো যে আচলতে বিজ্ঞানসন্মতভাৱে এই কাম কাজবোৰ কৰি যোৱা নাই বুলি আমাৰ অনুভৱ হয়। আচলতে চৰকাৰে বা জলসিঞ্চন বিভাগে এই দিশসমূহ ভালদৰে চালি জাৰি আৰু বিজ্ঞানসন্মতভাৱে কাম কাজবোৰ আগবঢ়াই নিব লাগে, তাকে আমি দাবী জনাইছো।
বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে যোৰহাট পৰিবহন বিভাগে কালি এটা অভিযান চলাই ছাত্ৰ ছাত্ৰীৰ অনানিয়া কৰা বাহনসমূহৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে যাতায়াতৰ অনুপযোগী ভালেকেইখন বাছ আৰু ভেন জব্দ কৰে। জিলাখনত পথ সুৰক্ষা আৰু নিয়ম শৃংখলা সুদৃঢ় কৰাৰ লক্ষ্যৰে পৰিবহন বিভাগে এনেধৰণৰ অভিযান সঘনাই চলাই যাব বুলি যোৰহাট জিলা পৰিবহন বিষয়া ধনঞ্জয় শইকীয়াই সংবাদ মাধ্যমক জানিছে।